লাখ লাখ জীৱনবোৰক এণ্টিবায়'টিকে বচালে, যেতিয়া বেক্টেৰিয়াক মাৰিবলৈ পেনিচিলিন আহিল,
এণ্টিবায়'টিকে নে উৎপাত চলালে,
কি নিজেই ডক্টৰ হৈ আমি এণ্টিবায়'টিক খালো, যেতিয়াই মন যায় আৰম্ভ কৰিলো, যেতিয়াই মন যায় এৰি দিলো,
আমি এই দৰৱ
যদি এণ্টিবায়'টিকে বেক্টেৰিয়াত প্ৰভাৱ নেপেলায়, যদি এই বেক্টেৰিয়াই এণ্টিবায়'টিক্সৰ লগত যুদ্ধ জিকি যায়,
এতিয়াও আছে সময় বোলা সম্ভালি ল,
প্ৰতিটো ঔষধ য'ত থাকিব ৰঙা ৰং,
কেৱল ডক্তৰৰ পৰামৰ্শ মতে খাব।
এয়া সত্য যে এতিয়া এণ্টিবায়'টিক ঔষধসমূহৰ অপব্যৱহাৰ দ্বাৰা ইয়াৰ প্ৰভাৱ বেক্টেৰিয়াৰ ওপৰত কম হ'ব ধৰিছে। এতিয়া ই আমাৰ দায়িত্ব যে আমি এণ্টিবায়'টিক কেৱল তেতিয়াহে ল'ম যেতিয়া ডক্তৰে প্ৰেছক্ৰাইব কৰিব। ঔষধৰ খোৰাক সময়মতে ল'ব আৰু ঔষধৰ কোৰ্ছ আধাতে নেৰিব। মনত ৰাখিব, ঔষধৰ পাতৰ ওপৰত ৰঙা চিন অৰ্থাৎ ডক্তৰৰ প্ৰেছক্ৰিপশ্যন আৱশ্যক। এণ্টিবায়'টিক্স প্ৰেছক্ৰাইব কৰিবৰ বাবে ডক্তৰক কেতিয়াও হেঁচা নিদিব। স্বাস্থ্য তথা পৰিয়াল কল্যাণ মন্ত্ৰালয়, ভাৰত চৰকাৰৰ দ্বাৰা জনহিতৰ বাবে জাৰি।